এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ৰেখা। বন বিভাগৰ ভূমি অবৈধভাৱে কোনো ব্যক্তিৰ প্ৰতিষ্ঠানক আবণ্টন দিয়া সন্দৰ্ভত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী গোট এছ আই টি গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গগৈ, ন্যায়াধীশ আগষ্টাইন জৰ্জ মছি আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশনাত উল্লেখ কৰে যে অবৈধভাৱে কোনো বনভূমি যদি আবণ্টন দিয়া হৈছে তেন্তে ৰাজ্য চৰকাৰসমূহে সেয়া উদ্ধাৰ কৰি বন বিভাগক চমজাই দিব লাগিব। যদি ৰাজহুৱা স্বাৰ্থত সেই বনভূমি উদ্ধাৰ কৰাটো সম্ভৱ নহয় তেন্তে সংশ্লিষ্ট ব্যক্তি প্ৰতিষ্ঠানৰ পৰা ভূমিৰ মূল্য আদায় কৰি সেয়া বনাঞ্চলৰ নামত ব্যৱহাৰ কৰিব লাগিব বুলি তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশনাত উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে অবৈধভাৱে আবণ্টন দিয়া ভূমি এবছৰৰ ভিতৰত হস্তান্তৰ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে ৰাজ্যসমূহক বিশেষ দল গঠনৰো নিৰ্দেশ দি কয় যে উদ্ধাৰ কৰা বনভূমি একমাত্ৰ বনানীকৰণৰ উদ্দেশ্যে ব্যৱহাৰ হ'ব লাগিব। অসম চৰকাৰৰ পূৰ্বে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত লিখিত পৰীক্ষাৰ ফলাফলৰ পাছত এই পদসমূহত নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা 15 জুনৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কালি এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ এই গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে তৃতীয় বৰ্গৰ পদৰ অন্তৰ্ভুক্ত চালক, ষ্টেনোগ্ৰাফাৰ আৰু ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষাৰ লগতে চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰো মৌখিক আৰু ব্যৱহাৰিক পৰীক্ষা একেদিনাই অনুষ্ঠিত হ'ব। ইয়াৰ বাবে চৰকাৰে প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে সকলো তথ্য অৱগত কৰিব। 1961 চনৰ 19 মে'ত বাংলা ভাষাৰ অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া শিলচৰৰ 11গৰাকী শ্বহীদক চৰকাৰী স্বীকৃতিৰ বাবে জনোৱা দীৰ্ঘদিনীয়া দাবীক অসম সাহিত্য সভাই সমৰ্থন জনাইছে। একেদৰে শিলচৰ ৰেলৱে ষ্টেচনক ভাষা শ্বহীদ ষ্টেচন নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱো লিখিতভাৱে চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে জানিবলৈ দিয়ে। কালি সন্ধিয়া শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ আলোচনা চক্ৰ ভৱনত বাংলা সাহিত্য সভা অসমৰ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয়। সভাখনত বাংলা সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক ডঃ প্ৰশান্ত চক্ৰৱৰ্তী, অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, মুখ্য সম্পাদক দেৱজিৎ বৰাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ডঃ গোস্বামীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সাহিত্যৰ যোগেদি ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা দিবলৈ বৰাক উপত্যকালৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুটাৰ মানুহৰ মাজত ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত সাহিত্য মাধ্যম হ'ব পাৰে। তেওঁ মাতৃভাষাৰ চৰ্চাত গুৰুত্ব আৰোপ কৰি কয় যে নতুন প্ৰজন্মই মাতৃভাষাৰ প্ৰতি প্ৰেম গঢ়ি তুলিব লাগিব। অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন আৰু অভিজ্ঞতা তথা সাংস্কৃতিক বিষয়ৰ লেখাৰ সংকলন দাপোনত মোৰ পৃথিৱী কালি উন্মোচন কৰা হয়। নেটফি প্ৰেক্ষাগৃহত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে পৰিচালক জাহ্নু বৰুৱা, সাহিত্যিক ডঃ ৰাজেন শইকীয়া, চিকিৎসক হৰ্ষ ভট্টাচাৰ্য, আৰোহণৰ গুৰিধৰোতা প্ৰীতি শইকীয়া আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই গ্ৰন্থখন সমূহীয়াকৈ উন্মোচন কৰে। বাক্সা জিলাৰ আনন্দপুৰত কালি ভাৰতীয় জনতা পাৰ্টী মুছলপুৰ মণ্ডলৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শতাধিক ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছাত্ৰ ছাত্ৰী অভিভাৱককে ধৰি 400+ লোক উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীক উৎসাহ যোগাবলৈ আৰু শিক্ষাৰ প্ৰতি আকৰ্ষণ বঢ়াবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ বুলি শ্ৰীডেকাই প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলঙৰ নামতৰাডুবিত যোৱা নিশা কপিলী নৈত কৃষ্ণ বৰদলৈ নামৰ এজন লোক সন্ধানহীন হয়। জিলাখনৰ আমাৰ সংবাদদাতাই জনোৱা মতে নিশা মৃতদেহ সৎকাৰ কৰি লোকজনে নৈত গা ধুবলৈ গৈছিল। 50 বছৰীয়া লোকজনক আজি পুৱাৰে পৰা হামৰেণ আৰু হোজাইৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে বৰদলৈক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লক্ষ্ণৌৰ ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনাথ ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত খেলখন আৰম্ভ হ'ব। অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেশ্যন ছাফ ফুটবল প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুট আউটৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। উত্তেজনাপূৰ্ণ খেলখনত যোৱাবাৰৰ বিজয়ী ভাৰতৰ অধিনায়ক চিংগামায়ুম স্বামীয়ে খেলৰ 2য় মিনিটতে প্ৰথমটো গ'ল দিয়ে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত।